ভক্তিবচন অনুষ্ঠানৰ আজিৰ এই কাৰ্যসূচীলৈ সাদৰ সম্ভাষণেৰে আপোনাক আদৰিছো প্ৰিয় শ্ৰোতা। আজিৰ দিনটো আপুনি কেনেদৰে পাৰ কৰিলে? খন্তেক চিন্তা কৰি চালে নিশ্চয় জীৱনৰ টনা আজোৰাবোৰৰ মাজত অনেক এনেকুৱা বিষয়বোৰো দেখিব যিবোৰে আপোনাক অলপ সময়ৰ কাৰণে হলেও উৎসাহিত কৰি তুলিছিল। জীৱনৰ স্বাভাৱিক বেদনাবোৰৰ মাজতো প্ৰভু যীশুৱে আপোনালৈ লৈ আহিব পাৰে আন্তৰিক এক শান্তি, মুখ উজ্বলোৱা এক জ্যোতি। এই শান্তি আৰু জ্যোতিৰে সৈতে প্ৰাণৰ উদ্ধাৰৰ বাৰ্তা লৈ আপোনালৈ আগবঢ়াইছো আজিৰ এই অনুষ্ঠান ভক্তিবচন।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰো পৰম পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। এয়া আকৌ আপোনালোকৰ ওচৰলৈ আহিছো আমাৰ বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান ভক্তিবচনৰ যোগেৰে। এই অনুষ্ঠান বাইবেল অধ্যয়নৰ অনুষ্ঠান। ঈশ্বৰৰ মহান বাক্য বাইবেল শাস্ত্ৰখন আমি এফালৰ পৰা অধ্যয়ন কৰি গৈ আছো। বাইবেলৰ প্ৰথম পুস্তক আদি পুস্তকৰ পৰা আমি আমাৰ অধ্যয়ন আৰম্ভ কৰিছিলো। মাজতে নতুন নিয়মৰ পৰাও অধ্যয়ন কৰি এতিয়া আমি আকৌ পুৰণি নিয়মৰ পৰা অধ্যয়ন কৰি আছো। পুৰণি নিয়মৰ কোনখন পুস্তক আমি অধ্যয়ন কৰি আছো আপোনাৰ মনত আছেনে বাৰু? আপুনি যদি আমাৰ এই অনুষ্ঠানৰ নিয়মীয়া শ্ৰোতা, তেনেহলে এই প্ৰশ্নটোৰ উত্তৰ আপুনি অতি সহজেই দিব পাৰিব। এতিয়া আমি নহিমিয়া পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? ইতিমধ্যে আমি নহিমিয়া পুস্তকৰ প্ৰথম 10টা অধ্যায় চালো। যোৱা অনুষ্ঠান আপুনি শুনিছিল নে বাৰু? যোৱা অনুষ্ঠানত আমি কি দেখিলো আপোনাৰ মনত আছেনে বাৰু? আমি দেখিছিলো যে ইছৰাইলৰ লোকবিলাকে ঈশ্বৰৰ ওচৰত কিছুমান প্ৰতিজ্ঞা কৰিছিল, তেওঁলোকে ঈশ্বৰৰ বাধ্য হৈ ঈশ্বৰৰ বিভিন্ন আজ্ঞাসমূহ পালন কৰি যাব বুলি। সেই প্ৰতিজ্ঞাপত্ৰত নহিমিয়া পুৰোহিত আৰু বংশৰ নেতাবিলাকে চহী কৰি মোহৰ মাৰিছিল। সেই লোকসকলৰ নামৰ তালিকা আমি 10 নম্বৰ অধ্যায়ত পাইছিলো। সেই কথা আপোনাৰ নিশ্চয় মনত আছে। সদায় কৈ অহাৰ দৰে এটা কথা আমি আকৌ দোহাৰিব খুজিছো প্ৰিয় শ্ৰোতা, আমি আমাৰ এই অনুষ্ঠান প্ৰচাৰ কৰিছো আপোনালোকৰ লাভৰ বাবেই। কিন্তু এই অনুষ্ঠান শুনি আপোনালোকে কেনে পাইছে, ইয়াৰ দ্বাৰা কিবা প্ৰকাৰে লাভৱান হৈছেনে নাই, সেই কথা আমি জানিব পাৰিলেহে আমাৰ এই প্ৰচেষ্টাত আমি কিমান দূৰ সফল হৈছো সেই কথা বুজি পাব পাৰিম। গতিকে আমি আপোনালোকৰ চিঠি পত্ৰলৈ আগ্ৰহেৰে বাট চাই থাকো। অনুগ্ৰহ কৰি আমালৈ চিঠি পত্ৰ লিখিবচোন। এই অনুষ্ঠান শুনি কেনে পাইছে আমালৈ লিখক। কিবা কথা অধিককৈ বুজিবলগীয়া থাকিলেও লিখক। অনুষ্ঠান সম্বন্ধে কিবা দিহা পৰামৰ্শ আগবঢ়াব খুজিলেও লিখক। চিঠি পত্ৰ লিখোতে কেৱল নিজৰ নাম আৰু ঠিকনা স্পষ্টকৈ লিখিবলৈ যেন নাপাহৰে। আপোনাৰ নাম আৰু ঠিকনা পালেহে আমি আপোনাৰ চিঠিৰ উত্তৰ দিব পাৰিম, নহয় জানো? প্ৰিয় শ্ৰোতা, আপুনি আমাৰ এই অনুষ্ঠান শুনিবৰ সময়ত লগত বাইবেলখন লৈ লয়নে? আমি বাইবেলৰ পৰা পাঠ কৰি যাওঁ, সেইকাৰণে আপুনিও লগত বাইবেল এখন লৈ লোৱাটো প্ৰয়োজনীয়। আপোনাৰ লগত যদি বাইবেল নাই, সোনকালে এখন যোগাৰ কৰি লয় যেন। এই অনুষ্ঠান শুনিবৰ সময়ত লগত কাগজ কলম লৈ ল'লে আৰু ভাল হয়। কোনো কথা আপোনাৰ লিখি থবলৈও মন যাব পাৰে, কোনো কথা বুজিবলগীয়া থাকিলে লিখি থব পাৰিব, নহ'লে পাছত পাহৰি যাব পাৰে। আহক এতিয়া আমি আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰোঁ হওক। কিন্তু তাৰ আগতে আহকচোন আমি আমাৰ পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা আমাৰ মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ গৌৰৱ সকলো ঠাইতেই হওক। তুমি সৰ্বজ্ঞানী, সৰ্বব্যাপী, সৰ্বশক্তিমান ঈশ্বৰ, আমাৰ সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু ত্ৰাণকৰ্তা ঈশ্বৰ। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক নৰকৰ পথৰ পৰা উদ্ধাৰ কৰিবলৈ তোমাৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্টকেই আমালৈ দান কৰিলা। তেওঁ ক্ৰুচত আমাৰ সকলোৰে হৈ পাপৰ শাস্তিস্বৰূপে মৃত্যুবৰণ কৰি আমাৰ পাপৰ প্ৰায়চিত্ত কৰিলে আৰু তৃতীয় দিনা কবৰৰ পৰা পুনৰ জি উঠি 40 দিন বিভিন্ন লোকক দেখা দি সোঁশৰীৰে স্বৰ্গলৈ গলগৈ। আজি তেওঁত বিশ্বাস কৰি আমি আমাৰ পাপৰ ক্ষমা লাভ কৰি তোমাৰ আগত ধাৰ্মিক বুলি পৰিগণিত হৈ পৰিত্ৰাণৰ ভাগী হ'ব পৰা হৈছো আৰু তোমাৰ সন্তান হ'ব পৰা হৈছো। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ আগবাঢ়িছো। আমাক সহায় কৰা যাতে আমি তোমাৰ বাক্য বুজি পাব পাৰোঁ। এই অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাৰ আগত তুমি নিজকে প্ৰকাশ কৰা, তেওঁলোকৰ জীৱনত উপচি পৰাকৈ আশীৰ্বাদ কৰা, কিয়নো আমাৰ এই প্ৰাৰ্থনা আমাৰ জীৱিত ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো, আমেন। প্ৰিয় শ্ৰোতা, যোৱা অনুষ্ঠানত আমি নহিমিয়া 10 নম্বৰ অধ্যায় অধ্যয়ন কৰোতে দেখিছিলো যে ইছৰাইলীয়া লোকবিলাকে ঈশ্বৰৰ আজ্ঞাসমূহ পালন কৰিবলৈ প্ৰতিজ্ঞা কৰিলে। সকলোকে সেই কথা মানি ল'বলৈ কোৱা হ'ল আৰু সকলোৱে সেই কথা মানিও ল'লে। তাৰ পাছত কি হ'ল চাওঁ আহক। নহিমিয়া 11 নম্বৰ অধ্যায় এতিয়া আমি চাই যাম। প্ৰথম পদটো চাওক। আৰু লোকবিলাকৰ অধ্যক্ষবিলাকে জিৰচালেমত বাস কৰিলে, কিন্তু অৱশিষ্ট লোকবিলাকে পবিত্ৰ নগৰ জিৰচালেমত বাস কৰিবলৈ 10 জনৰ মাজৰ এজনক তাত খবৰ নিমিত্তে আৰু আন 9 জনক আন আন নগৰত থাকিবলৈ দিবৰ নিমিত্তে চিঠি খেলালে। লোকবিলাকৰ মূল মানুহবিলাকে জিৰচালেমত বাস কৰিলে, কিন্তু সকলোবোৰ লোক যিহেতু জিৰচালেমত বাস কৰাটো সম্ভৱ নহয়, সেইকাৰণে তেওঁলোকে চিঠি খেলালে আৰু 10 জনৰ মাজৰ এজনকৈ লোক বাছি উলিয়ালে আৰু সেইজন লোকেই জিৰচালেমত বাস কৰিবলৈ ঠিক কৰা হ'ল। অৰ্থাৎ মানুহবোৰৰ 10 ভাগৰ এভাগ জিৰচালেমত আৰু বাকী 9 ভাগ আন আন ঠাইত বাস কৰাৰ সিদ্ধান্ত লোৱা হ'ল। সেই পৰিস্থিতিত বহুতো লোকৰ মনত হয়তো অলপ আপত্তিও আহিব পাৰে, ঈশ্বৰে মোলৈ কিয় এনে হবলৈ দিলে বুলি কবলৈ হয়তো বহুতৰে মন যাব পাৰে তেনেকুৱা অৱস্থাত। কাৰণ কিছুমান লোকে হয়তো জিৰচালেমত থাকিবলৈ পালে ভাল পালেহেঁতেন, কিছুমানে আকৌ জিৰচালেমত থাকিব নলগা হলে হয়তো ভাল পালেহেঁতেন, কিন্তু কোনেও একো আপত্তি কৰা আমি ইয়াত দেখিবলৈ নাপালো। 2 নম্বৰ পদ, আৰু যি মানুহবিলাকে নিজ ইচ্ছাৰে জিৰচালেমত বাস কৰিবলৈ ওলাল তেওঁবিলাকক লোকবিলাকে আশীৰ্বাদ কৰিলে। ইয়াৰ পৰা আমি এটা কথা বুজি পাওঁ যে বেছিভাগ লোকে জিৰচালেমৰ বাহিৰতহে থাকিবলৈ বেছি ইচ্ছা কৰিছিল, কিন্তু কিছুমান লোকে স্বইচ্ছাই জিৰচালেমত থাকিবলৈ ওলাল। সেই লোকসকলক বাকী লোকবিলাকে আশীৰ্বাদ কৰিলে। সেই লোকবিলাকনো কোন আছিল আমি চিনি নাপাওঁ, কিন্তু ঈশ্বৰে সেই সকলোবোৰৰ নাম জানে আৰু সেই নামবোৰ তালিকাভুক্ত কৰি ৰাখিছে। সেই লোকসকলে নিজৰ ইচ্ছাৰে ঈশ্বৰৰ কাৰ্যালয় ওলাই আহিছিল আৰু ঈশ্বৰে তেওঁলোকক উপযুক্ত সন্মানো দিছিল। স্বইচ্ছাৰে সমাজৰ সেৱা তথা ঈশ্বৰৰ কাৰ্য কৰিবলৈ ওলাই অহা লোকৰ সংখ্যা সদায় কম, কিন্তু তেনেকুৱা লোকে সমাজৰ পৰাও সন্মান আৰু শুভেচ্ছা পায় আৰু ঈশ্বৰৰ পৰাও সন্মান আৰু আশীৰ্বাদ পায়। এতিয়া আমি 3 নম্বৰ পদটো চাওঁ। প্ৰদেশৰ যি যি প্ৰধান মানুহবিলাকে জিৰচালেমত বাস কৰিলে সিবিলাক এই, কিন্তু যিহুদাৰ নানা নগৰত লোকবিলাকে অৰ্থাৎ ইছৰাইল পুৰোহিতবিলাক, লেবিয়াবিলাক, নথনীয়াবিলাক আৰু চলোমনৰ দাসবিলাকৰ সন্তানবিলাকে প্ৰতিজনে নিজ নিজ আধিপত্যৰ নগৰত বাস কৰিলে। ইয়াত আমি পাওঁ যে স্বইচ্ছাই জিৰচালেমত বাস কৰা লোকবিলাক আৰু চিঠি খেলত নাম উঠা লোকবিলাকৰ বাহিৰে পুৰোহিত, লেবিয়া, নথনীয়া আৰু অন্যান্য লোকবিলাকে যিহুদা দেশৰ বিভিন্ন ঠাইত বাস কৰিলে, কিন্তু জিৰচালেমত থাকি যাবলৈ আগবাঢ়ি অহা লোকবিলাকৰ নামৰ তালিকা আমি 5ৰ পদকেইটাৰ পৰা পাওঁ। সেই লোকসকলৰ কথা ঈশ্বৰে বিশেষভাৱে মনত ৰাখিছে আৰু তেওঁলোকৰ বিষয়ে লিপিবদ্ধ কৰোৱাই তেওঁলোকৰ নাম যুগমীয়া কৰিছে। সেই নামৰ তালিকাখন অতি দীঘলীয়া। 11 নম্বৰ অধ্যায়ৰ বাকী গোটেইকেইটা পদত আমি কেৱল সেই নামৰ তালিকাখনেই পাওঁ। আমি তালিকাখন পঢ়ি দিব খোজা নাই, আনকি সেই তালিকাখন 12 নম্বৰ অধ্যায়লৈকে চলি থকা আমি দেখিবলৈ পাওঁ। অতি দীঘল তালিকা নহয়নে বাৰু? বহু সময়ত এনেকুৱা নামৰ তালিকা পঢ়ি আমি আমনি পাওঁ। আমনি পোৱাটো স্বাভাৱিক, কাৰণ সেই মানুহবোৰ অতি সাধাৰণ সাধাৰণ মানুহ, ঠিক আমাৰ নিচিনা। কিন্তু তেনেকুৱা মানুহৰ নামবোৰ ঈশ্বৰে ইমান গুৰুত্ব সহকাৰে তেওঁৰ মহান বাক্য বাইবেল শাস্ত্ৰত লিপিবদ্ধ কৰোৱাই এইটো প্ৰমাণ কৰিছে যে ঈশ্বৰে সৰু ডাঙৰ বিচাৰ নকৰে, কিন্তু তেওঁক ভাল পোৱা, তেওঁক সন্মান কৰা সকলো লোককেই তেওঁ সমানে গুৰুত্ব আৰোপ কৰে। এই লোকসকলে বিশেষভাৱে ঈশ্বৰক ধন্যবাদ আৰু প্ৰশংসা কৰিছিল। এজন বিখ্যাত অনাতাঁৰ প্ৰচাৰকৰ ব্যক্তিগত অভিজ্ঞতা এটাৰ কথা এইখিনিতে আমি উল্লেখ কৰিব খুজিছো। মানুহজনে ঈশ্বৰৰ পৰিচৰ্যাত যোগ দিছিলহে মাত্ৰ, তেওঁ অতি ডেকা অৱস্থাতেই আছিল। তেওঁ পশ্চিমীয়া দেশ এখনৰ এখন গুৰুত্বপূৰ্ণ ঠাইত এটা মণ্ডলীৰ পালকৰ কাম কৰি আছিল। পালক হিচাপে তেওঁ নৰিয়াত পৰা ব্যক্তিসকলক প্ৰায়ে চাবলৈ গৈছিল। এগৰাকী মহিলাই চকুৰ দৃষ্টিশক্তি প্ৰায় হেৰুৱাই পেলাইছিল আৰু অনবৰতেই হুইল চেয়াৰত বহি থাকিব লগা অৱস্থা হৈছিল। সেই পালকজনে সেই মহিলাগৰাকীকো প্ৰায়ে চাবলৈ গৈছিল। আমি নিশ্চয় ভাবিম যে প্ৰায় অন্ধ হৈ পৰা সেই মহিলাগৰাকীক সহায় আৰু সান্তনাৰ বাণীৰ নিশ্চয় প্ৰয়োজন আছিল, কিন্তু আচলতে কথাটো ওলোটাহে হৈছিল। সেই ডেকা অৱস্থাৰ পালকজনৰহে সহায়ৰ প্ৰয়োজন আছিল। সেই পালকজনে সেই মহিলাগৰাকীক চাবলৈ যোৱাৰ মূল উদ্দেশ্য আছিল মহিলাগৰাকীৰ পৰা উৎসাহ লাভ কৰা, কথাটো আচৰিত যেন নালাগেনে বাৰু, কিন্তু সেইটোৱেই সত্য। সেই মহিলাগৰাকীয়ে ইমান আৱেগিকভাৱে ইমান সুন্দৰকৈ ঈশ্বৰৰ ধন্যবাদ প্ৰশংসা কৰিছিল যে সেই পালকজনে যথেষ্ট উৎসাহ পাইছিল। আমি নহিমিয়া 12 নম্বৰ অধ্যায়ত ঈশ্বৰৰ ধন্যবাদ প্ৰশংসা কৰা মানুহবোৰৰ নাম পাওঁ, কিন্তু সেই নামৰ তালিকাত নিশ্চয় সেই মহিলাগৰাকীৰো নাম আছে, কাৰণ ঈশ্বৰে সেই তালিকা আজিও প্ৰস্তুত কৰিয়েই আছে। আমি বাৰু আমাৰ নাম সেই তালিকাত আছে বুলি ক'ব পাৰোনে? এবাৰ ভাবি চাওকচোন। নহিমিয়া 12 নম্বৰ অধ্যায়ৰ প্ৰথম ভাগত আমি মানুহৰ নামৰ তালিকাই পাওঁ, তাৰ পাছত আমি জিৰচালেমৰ দেৱাল উৎসৰ্গীকৰণৰ বৰ্ণনা পাওঁ। সেই দেৱালখন অতি কষ্টেৰে নিৰ্মাণ কৰি উলিওৱা হৈছিল, বিভিন্ন বাধা বিঘিনি অতিক্ৰম কৰি একমাত্ৰ ঈশ্বৰৰ সহায় থকাতহে লোকবিলাকে সেই কাম সমাপ্ত কৰিব পাৰিছিল। গতিকে দেৱাল উৎসৰ্গীকৰণৰ দিনটো নিশ্চয় অতি আনন্দ উল্লাসৰ দিন আছিল, তাত কোনো সন্দেহ নাই। এতিয়া আমি 12 নম্বৰ অধ্যায়ৰ 27 নম্বৰ পদৰ পৰা 30 নম্বৰ পদলৈকে পাঠ কৰি দিম। পাছে জিৰচালেমৰ গড় প্ৰতিষ্ঠা কৰিব লগা সময়ত আনন্দ, ধন্যবাদ আৰু গানেৰে আৰু তাল, নেবল ও বীণাৰে প্ৰতিষ্ঠাৰ উৎসৱ পালন কৰিবলৈ লেবীয়বিলাকক তেওঁবিলাকৰ আটাই ঠাইৰ পৰা জিৰচালেমলৈ বিচাৰি অনা হল, আৰু গায়কবিলাকে জিৰচালেমৰ চাৰিওফালৰ অঞ্চলৰ নতুফাটিয়াবিলাকৰ গাঁওবোৰৰ আৰু বৈদ গিলগলৰ পৰা আৰু গেবা ও অজমাবতৰ পথাৰৰ পৰা আহি গোট খালে, কিয়নো গায়কবিলাকে জিৰচালেমৰ চাৰিওফালে তেওঁলোকৰ নিমিত্তে গাঁও পাতিছিল, আৰু পুৰোহিত ও লেবীয়বিলাকে তেওঁলোকক সূচী কৰিলে, আৰু তেওঁবিলাকে লোকবিলাকক দুৱাৰবোৰ আৰু গড় সূচী কৰিলে। তেওঁলোকে সকলোবোৰ গায়ক গোটাই আনিলে, এটা ডাঙৰ সংগীত উৎসৱৰ আয়োজন হল, তেওঁলোকৰ নামো ঈশ্বৰৰ পুস্তকত তালিকাভুক্ত হল। তেওঁলোকে জিৰচালেমৰ দেৱাল উৎসৰ্গীকৰণ অনুষ্ঠানৰ কাৰণে গোট খালেহি। সকলো দিশৰ পৰাই নহিমিয়াই মানুহবোৰ আনি গোট খুৱালে, মানুহবোৰ জিৰচালেমত গোট খালেহি, কাৰণ জিৰচালেমতে ঈশ্বৰৰ মন্দিৰটো আছিল। 40 নম্বৰ পদ। এইদৰে ধন্যবাদ দি দি যোৱা সেই দুদল, মই আৰু মোৰ লগত অধ্যক্ষবিলাকৰ আধা ভাগ, মানুহবোৰে দল বান্ধি ধন্যবাদ কৰি গল। ইয়াৰ পিছৰ পদটোত নহিমিয়াই দলত যোৱা মানুহবোৰৰ বিষয়ে উল্লেখ কৰিছে, তেওঁ দলত যোৱা পুৰোহিতবোৰৰ কথা উল্লেখ কৰিছে। সকলোবোৰ পুৰোহিত গোট খাই ঈশ্বৰক ধন্যবাদ দি দি নহিমিয়া আৰু আন আন প্ৰধান লোকবিলাকৰ সৈতে ঈশ্বৰৰ মন্দিৰৰ সন্মুখত গোট খালেহি। এতিয়া আমি 42 আৰু 43 নম্বৰ পদ দুটা পঢ়ি দিছো। আৰু মাছেয়া, সময়া, ইলিয়াজৰ, উজ্জি, জিহুহানন, মলকিয়া, এলম আৰু এজৰ আমি সকলোৱে ঈশ্বৰৰ গৃহৰ সন্মুখত থিয় হলো, আৰু গায়কবিলাকে তেওঁবিলাকৰ অধ্যক্ষ জিজ্ৰহিয়াৰ সৈতে বৰ মাতেৰে গান কৰিলে। সেইদিনা লোকবিলাকে অনেক অনেক বলিদান কৰি আনন্দ কৰিলে, কিয়নো ঈশ্বৰে তেওঁবিলাকক মহা আনন্দেৰে আনন্দিত কৰিছিল। তিৰোতা আৰু ল'ৰা ছোৱালীবিলাকেও আনন্দ কৰিলে, এই হেতুকে অনেক দূৰলৈকে জিৰচালেমৰ আনন্দধ্বনি শুনা গল। সেই দেৱাল উৎসৰ্গীকৰণ অনুষ্ঠানত লোকবিলাকে অতিশয় আনন্দ কৰিছিল, তেওঁলোকে গীত গান কৰি ইমান আনন্দধ্বনি কৰিছিল যে বহু দূৰলৈকে সেই শব্দ শুনা গৈছিল। সেই আনন্দধ্বনি চলি থকাৰ সময়ত সেই ঠাইৰে পাৰ হৈ যোৱা অচিনাকী মানুহ, ভ্ৰমণকাৰী বা অন্যান্য মানুহে নিশ্চয় সেই শব্দ শুনিবলৈ পাইছিল। তেনেকুৱা মানুহে সেই শব্দ শুনি নিশ্চয় আচৰিত হৈছিল, সেই শব্দ নিশ্চয় তেওঁলোকৰ কাণত পৰিছিল। তেওঁলোকে হয়তো প্ৰশ্ন কৰিছিল, সেয়া কি শব্দ, কি কাৰণে মানুহবোৰে ইমান আনন্দ কৰিছে বাৰু? নিশ্চয় মানুহবোৰে কি ঘটিছে চাবলৈ আহিছিল। সেই আনন্দ উৎসৱৰ যোগেদি আন আন মানুহবোৰৰ আগত সেই ইছৰাইলীয় লোকবিলাকে প্ৰবলভাৱে সাক্ষ্য দাঙি ধৰিছিল। প্ৰিয় শ্ৰোতা, কেতিয়াবা বাৰু আপুনি ফুটবল খেল চলি থকা সময়ত খেলপথাৰৰ কাষেৰে পাৰ হৈ গৈছেনে? খেলৰ উত্তেজনাপূৰ্ণ মুহূৰ্তত দৰ্শকসকলে যি চিঞৰ বাখৰ কৰে, সেই চিঞৰ বাখৰ শুনি আপোনাৰ বাৰু ওচৰলৈ গৈ কিনো হৈ আছে চাবলৈ মন নাযায়নে? নিশ্চয় যায়। যদিহে সেই খেল কোনো বন্ধ ষ্টেডিয়ামৰ মাজত হৈ থাকে, তেতিয়া ষ্টেডিয়ামৰ ভিতৰলৈ সোমাই গৈ চাবলৈ বেছিকৈ মন যায়। এইটো মানুহৰ এটা স্বাভাৱিক প্ৰকৃতি। আজি বাৰু আমাৰ গীৰ্জাঘৰবোৰলৈ মানুহ আহিবলৈ মন কৰেনে? যদি গীৰ্জাঘৰৰ ভিতৰত আমি অতি আনন্দ মনেৰে, অতি উৎসাহেৰে আমাৰ পৰম পিতা পৰমেশ্বৰৰ গুণগান নকৰোঁ, তেতিয়াহ'লে আন মানুহে আহিবলৈ কিয় আগ্ৰহ দেখুৱাব? নহয় জানো, আজি আমাৰ মাজত আমাৰ উপাসনাৰ সময়ত অধিক আনন্দৰ প্ৰয়োজন, প্ৰকৃত আনন্দৰ প্ৰয়োজন। সেই আনন্দ, সেই উল্লাসৰ উৎস হৈছে আমাৰ প্ৰভু যীশুখ্ৰীষ্ট। ফিলিপিয়াবিলাকৰ প্ৰতি লিখা পত্ৰত পাচনি পৌলে এনেদৰে লিখিছে যে আমাৰ শক্তিৰ আধাৰ হৈছে আনন্দ, প্ৰভুৱে দিয়া আনন্দ। নহিমিয়াই কোৱা কথাষাৰ মনত আছেনে? জিহুৱাত যি আনন্দ, সেয়েই তোমালোকৰ শক্তি। প্ৰিয় শ্ৰোতা, আমি বাৰু আনন্দ কেতিয়া কৰিব পাৰোঁ? ভাবি চাওকচোন, বহুদিন ধৰি আশা কৰি থকা বস্তু এটা পালেও আমি আনন্দ কৰোঁ। অশেষ চেষ্টা কৰি থাকি কোনো কাৰ্যত সফল হলেও আমি আনন্দ কৰোঁ। কিবা ভাল বস্তু এটা পালেও আমি আনন্দ কৰোঁ। কোনো ভয়ানক বিপদ আঁতৰি গ'লেও আমি আনন্দ কৰোঁ। কিবা এটা ভাল কথা ঘটিব বুলি থিৰাংকৈ গম পালেও আমি আনন্দ কৰোঁ। সেই আনন্দ আমি জোৰকৈ কৰিব লগা নহয়, সেই আনন্দ স্বতঃস্ফূৰ্তভাৱে নিজে নিজে প্ৰকাশ পাই উঠে। আমি ঢাকি ৰাখিব খুজিলেও ঢাকি ৰাখিব নোৱাৰোঁ, নিজে নিজে সেই আনন্দ প্ৰকাশ পায়। প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাস স্থাপন কৰি যেতিয়া আমি তেওঁকেই আমাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰোঁ, তেতিয়াও আমাৰ আনন্দ কৰাৰ কাৰণ আছে। কিয় বাৰু? প্ৰভু যীশুখ্ৰীষ্টক গ্ৰহণ কৰাৰ লগে লগে আমি আমাৰ সকলো পাপৰ পৰা ৰক্ষা পাওঁ। কাৰণ আমাৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ সকলো পাপৰ শাস্তি আমাৰ ঠাইত প্ৰভু যীশুৱে ক্ৰুচত বহন কৰিলে। সেইবাবে প্ৰভু যীশুক আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰাৰ লগে লগে আমাৰ অতীত, বৰ্তমান, ভৱিষ্যতৰ সকলো পাপৰ প্ৰায়চিত্ত হৈ যায়। ঈশ্বৰৰ আগত আমি সম্পূৰ্ণৰূপে ধাৰ্মিক বুলি পৰিগণিত হৈ পৰোঁ। সেই কথাত আমি আনন্দ কৰিব নোৱাৰোঁ জানো? সেই কথা চিন্তা কৰি আমাৰ অন্তৰত আনন্দ উঠলি নুঠিব জানো? দ্বিতীয়তে, প্ৰভু যীশুখ্ৰীষ্ট যেতিয়া আমাৰ ত্ৰাণকৰ্তা হয়, যেতিয়া তেওঁক আমি ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰোঁ, তেওঁক গ্ৰহণ কৰাৰ লগে লগে আমি অনন্ত জীৱনৰ ভাগী হওঁ। আমি লাভ কৰোঁ অনন্ত জীৱন। প্ৰভু যীশুখ্ৰীষ্টই কি কৈছিল? শিষ্যসকলক তেওঁ এনেদৰে কৈছিল, মই তোমালোকক অতি স্বৰূপকৈ কওঁ, যিজনে মোৰ কথা শুনি মোক পঠোৱা জনাত বিশ্বাস কৰে, সেইজনৰ অনন্ত জীৱন আছে, আৰু তেওঁ সুধ বিচাৰলৈ আহিব নালাগে, কিন্তু মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ'ল। যোহনে লিখা শুভবাৰ্তা 5:24-25 অৰ্থাৎ আমি এই জীৱনতে অনন্ত জীৱনৰ নিশ্চয়তা লাভ কৰিব পাৰোঁ, লাভ কৰোঁ। আমি নৰকৰ ভয়ৰ পৰা ৰক্ষা পৰোঁ। আমি স্বৰ্গলৈ যামেই বুলি একেবাৰে খাটাংকৈ ক'ব পৰা হওঁ। আমি আনকি পাপ পুণ্যৰ বিচাৰৰো সন্মুখীন হ'ব নালাগে বুলি গম পাওঁ। আমি মৃত্যুৰ পৰা জীৱনলৈ পাৰ হলো বুলি নিশ্চিতভাৱে জানো। এই সকলোখিনি কথা গম পোৱাৰ পাছত, এই সকলোখিনি কথা জনাৰ পাছত আমাৰ আনন্দ হ'ব নালাগেনে? তৃতীয়তে, যীশুখ্ৰীষ্টক বিশ্বাস কৰাৰ লগে লগে আমি ঈশ্বৰৰ সন্তান হৈ পৰোঁ। ঈশ্বৰৰ সন্তান হোৱাৰ ক্ষমতা আমাক ঈশ্বৰেই দান কৰে। এই সম্পৰ্কত বাইবেলত কি লিখিছে আমি তাকে চাব খুজিছো। বাইবেলত এনেদৰে লিখা আছে, তথাপি যিমান মানুহে তেওঁক গ্ৰহণ কৰিলে, অৰ্থাৎ তেওঁৰ নামত বিশ্বাস কৰিলে, সেই সকলোকে ঈশ্বৰৰ সন্তান হ'বলৈ তেওঁ ক্ষমতা দিলে। যোহনে লিখা শুভবাৰ্তা 1:12 সৰ্বশক্তিমান ঈশ্বৰৰ সন্তান হোৱাৰ অধিকাৰ পাই আমি বাৰু আনন্দ কৰিব নোৱাৰোনে? চতুৰ্থতে, প্ৰভু যীশুখ্ৰীষ্টক গ্ৰহণ কৰা সকলো ব্যক্তিকেই ঈশ্বৰে সকলোবোৰ স্বৰ্গীয় আশীৰ্বাদেৰে আশীৰ্বাদ কৰে। বাইবেলত এইবুলি লিখা আছে, আমাক খ্ৰীষ্টত যেনেকৈ মনোনীত কৰিলে, তেনেকৈ সকলো আত্মিক আশীৰ্বাদেৰে স্বৰ্গীয় ঠাইবোৰত খ্ৰীষ্টত আমাক আশীৰ্বাদো কৰিলে। ইফিচিয়া প্ৰথম অধ্যায়ৰ 4 নম্বৰ পদ। পঞ্চমতে, যীশুখ্ৰীষ্ট আকৌ আহিব। তেওঁ আমাৰ বাবে স্বৰ্গত ঠাই প্ৰস্তুত কৰিবলৈ গৈছে। তেওঁ কৈছিল, মই তোমালোকলৈ ঠাই যুগুত কৰিবলৈ যাওঁ, আৰু মই তোমালোকলৈ যদি ঠাই যুগুত কৰোঁগৈ, তেন্তে মই যি ঠাইত থাকোঁ তোমালোকো যেন সেই ঠাইতে থাকিবলৈ পাবা। এই নিমিত্তে মই আকৌ আহি তোমালোকক মোৰ ওচৰলৈ লৈ যাম। যোহন 14:2-3 পদ। এই কথাত বাৰু আমি আনন্দ কৰিব নোৱাৰোনে? মুঠতে, যীশুখ্ৰীষ্টক বিশ্বাস কৰি গ্ৰহণ কৰা প্ৰতিজন ব্যক্তিয়ে অনবৰতেই প্ৰভু যীশুখ্ৰীষ্টত আনন্দ কৰি থাকিব পাৰে। তেওঁক ধন্যবাদ দি প্ৰশংসা কৰি তেনেকুৱা এটা আনন্দমুখৰ জীৱন যাপন কৰিব পাৰে। প্ৰভুৰ সেই আনন্দ আপোনাৰ জীৱনত বাৰু আছেনে? চিন্তা কৰি চাওকচোন প্ৰিয় শ্ৰোতা। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ঈশ্বৰৰ বাক্যৰ পৰা শিক্ষা শুনিলে। এই বাক্যই আপোনাক জীৱনৰ সঠিক দিশেৰে আগবাঢ়ি যাওঁতে সহায় কৰিব বুলি আশা কৰিছো।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা:
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো: ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1।
এতিয়া আমি আপোনাৰ প্ৰিয় গীতৰ কাৰ্যসূচী ভক্তি সুৰ আৰম্ভ কৰোঁ আহক।
আজি আমি প্ৰথমতে শুনিবলৈ লৈছো গোলাঘাট জিলাৰ শ্ৰোতা মান্না কেৰকেটাৰ অনুৰোধত প্ৰেমিংচন মিল্লিকৰ কণ্ঠৰ এই গীতটো।
মনেৰে মনেৰে তুমি ভাবিছানে, কোনো নাই কুতুমৰ কতো নাই জগতৰ, যীশুৰ বাদে কোনো নাই। মনেৰে তুমি ভাবিছানে, কোনো নাই কুতুমৰ কতো নাই জগতৰ, যীশুৰ বাদে কোনো নাই।
আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
তেজৰ তানে নাৰাখে কাকো, প্ৰেমৰ ভাষা নুবুজে কোনো, নুশুনে কোনো ইয়াৰ কান্দো, নুবুজে চকুলো কোনোৱে মূল, কাহ তোমাৰ যীশুৰ বাদে কোনো নাই। লাগে যদি অহাৰে ভৰা পৰিপূৰ্ণ জীৱন কথা, যীশুৰ তেজে দিয়ে পূৰ্ণতা, যীশুৰ কথাই চকুলো মুছে, যীশুৰ বাদে কোনো নাই তোমাৰ কাহ। মনেৰে তুমি ভাবিছানে, কোনো নাই কুতুমৰ কতো নাই জগতৰ, যীশুৰ বাদে কোনো নাই, কোনো নাই কুতুমৰ।
গীতটিৰ কথা আৰু সুৰে আপোনাক উৎসাহিত কৰিছেনে? যীশুৰ প্ৰেম আৰু ত্যাগৰ কথাবোৰে যাতে আপোনাক আশীৰ্বাদ কৰে এই আমাৰ প্ৰাৰ্থনা। এই ভক্তিসুৰ কাৰ্যসূচীত আপুনিও নিজৰ প্ৰিয় গীতটি শুনিব পাৰিব। তাৰ বাবে আমাৰ টেলিফোন নম্বৰ 9954046275 ফোন কৰি আপোনাৰ প্ৰিয় গীতটিৰ বিষয়ে জনাব।
ভক্তিসুৰত শুনিবলৈ লোৱা দ্বিতীয়টো গীতত কণ্ঠদান কৰিছে কৰ্নেলিয়াছ বসুমতাৰী। গীতটো অনুৰোধ কৰিছে গোৱালপাৰা জিলাৰ শ্ৰোতা বীৰেন্দ্ৰ বসুমতাৰী।
মই ভাল পাওঁ এই গীত গাই, প্ৰভু যীশু জয় গান গাই। মই ভাল পাওঁ এই গীত গাই, প্ৰভু যীশু জয় গান গাই।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো
9954046275।
আহিছিলে ধৰালে নম্ৰ মানৱ ৰূপে, গৈছিলে হে মোৰ গোহালি ঘৰত তেওঁ জনম ধৰিলে। আহিছিলে ধৰালে নম্ৰ মানৱ ৰূপে, গৈছিলে হে মোৰ গোহালি ঘৰত তেওঁ জনম ধৰিলে। সেই আনন্দত শুভ বাতৰি, সেই আনন্দত শুভ বাতৰি। ভাল পাওঁ মই সবাকে শুনাই, ভাল পাওঁ মই সবাকে শুনাই।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
আমাৰ পাপৰ গধুৰ বুজাব তেওঁ কান্ধ দিলো, কুশৰ ওপৰত প্ৰাণ অৰ্পিলে আমাৰ জীৱন দিবলৈ। আমাৰ পাপৰ গধুৰ বুজাব তেওঁ কান্ধ দিলো, কুশৰ ওপৰত প্ৰাণ অৰ্পিলে আমাৰ জীৱন দিবলৈ। তেওঁৰ মহান ত্যাগৰ বাণী, তেওঁৰ মহান ত্যাগৰ বাণী। ভাল পাওঁ মই সবাকে শুনাই, ভাল পাওঁ মই সবাকে শুনাই।
তৃতীয় দিনা পুনরুথি মৃত্যু জয় করিলে, তৃতীয় দিনা পুনরুথি মৃত্যু জয় করিলে। কুকরিরে করকলৈ গৈ, কুকরিরে করকলৈ গৈ, আজি নিবেদিছে আমার হকে বাণী। ভাল পাওঁ মই সবাকে শুনাই, ভাল পাওঁ মই সবাকে শুনাই।